এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, খেৰনীৰ হিংসাত্মক ঘটনাত মৃত্যু হোৱা দুজন লোকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য, প্ৰধানমন্ত্ৰীয়ে অহা 17 জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, আজি পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো উলহ মালহেৰে বৰদিন উদযাপন, আৰু গৌৰীপুৰ আৰক্ষীৰ এগৰাকী সন্দেহজনক বাংলাদেশী মহিলাক আটক। এতিয়া শুনক বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি কালিৰে পৰা নিয়ন্ত্ৰণত আছে। কাইলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱে খেৰনী ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। কাৰ্বি আংলঙৰ হিংসাম্মক ঘটনাত প্ৰাণহানি হোৱা লিনাছ ফাংছো আৰু সুৰজ দেৰ পৰিয়ালক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমবেদনা প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ 5 লাখ টকাকৈ সাহায্য আগবঢ়ায়। তেওঁ লগতে এই কঠিন পৰিস্থিতিত সমাজৰ সকলো শ্ৰেণীৰ লোককে শান্তি আৰু সংযম বৰ্তাই ৰাখিবলৈ আহান জনায়। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাৰ বহু প্ৰত্যাশিত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বোকাখালত কালি কৃষিমন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈ মুঠ 86 কিলোমিটাৰ দৈৰ্ঘৰ 4-লেনযুক্ত পথ আৰু কাজিৰঙা এলিভেটেড কৰিডৰৰ বাবে 6,957 কোটি টকাৰ অনুমোদন জনাইছে বুলি উল্লেখ কৰে। এই এলিভেটেড কৰিডৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহৰ জীৱন সুৰক্ষিত কৰিব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নিশা কটাই যোৱা পাছতে ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জনপ্ৰিয় লেখক আমিষ ত্ৰিপাঠীয়ে বীৰ লাচিত বৰফুকনৰ বীৰত্বক লৈ গ্ৰন্থ ৰচনাৰ পোষকতা কৰিছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গ্ৰন্থমেলাত উপস্থিত থাকি বিশিষ্ট লেখকগৰাকীয়ে মনৰ ভাৱ এনেদৰে ব্যক্ত কৰে।
Is there any national book on Lasit Borphukan? Why not? It's a book that I plan to write as well. There is a series of books I'm planning called the Indic Chronicles, which is the stories of our ancestors who fought those invaders. My most recent book, The Chola Tigers, before that I wrote on King Suheldev. And I want to stress what Himanta ji told all of you writers who received that 25,000 rupees. Write the stories of our ancestors, of those who fought those invaders. We are the lions in our story. We need our own storytellers. And I will end with one last thing, that in addition to what Hemanta ji spoke of an award for all of you, there is an award that, how many have heard of Jeffrey Archer, author? You've read Jeffrey Archer's books? Jeffrey Archer and I have instituted an award called the Archer Amish Award. Those who haven't, just Google it. It's a $25,000 award. That's 20 lakh rupees.
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত কালিৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। 6 জানুৱাৰীলৈকে হ'বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰ অনুৰ্ধৰ 818 গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনায়। আজি পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলে কালি মাজনিশাৰে পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ বৰদিন উপলক্ষে আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। যোৱা নিশাৰে পৰা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ বেপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ডনবস্কো খ্ৰীষ্টান বস্তি, সোণাইঘুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠে। প্ৰভু যীশুৰ প্ৰাৰ্থনাৰ বাবে কালি সন্ধিয়াৰে পৰা গীৰ্জাসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। আজি পুৱাৰ ভাগতো বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা, আলোচনা সভা আদি অনুষ্ঠিত হৈছে। উত্তৰ পূব ভাৰতৰ প্ৰথম গীৰ্জাঘৰ হিচাপে পৰিচিত শিৱসাগৰ জিলাৰ বেপ্টিষ্ট মণ্ডলীৰ গীৰ্জাঘৰত বৰদিনৰ আয়োজন কৰা হৈছে। বৰপুখুৰীৰ পাৰৰ অৱস্থিত এই গীৰ্জাঘৰত শিৱসাগৰ জিলাৰ খ্ৰীষ্টীয় সমাজে সদ্যপ্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰভাৱে শোকাহত হৈ বৰদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি বৰদিন উপলক্ষে এই বছৰ শিৱসাগৰ খ্ৰীষ্টীয় সমাজে আলোকসজ্জা, প্ৰীতিভোজ আৰু অন্যান্য কাৰ্যসূচী বাতিল কৰিছে। এই সন্দৰ্ভত খ্ৰীষ্টমণ্ডলীৰ সম্পাদক অজয় কুমাৰ বেথেলে এইদৰে কয়।
আপোনালোক সকলোৱে জানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অসমৰ পৰা অতি সোনকালে আমাক এৰি থৈ গুচি গ'ল আৰু আমি বহুবাৰ নিউজৰ আগত সেই কথা আপোনালোকক অৱগত কৰিছিলো আৰু এতিয়াও আপোনালোকক ক'ব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ অৰ্থাৎ 1845 চনত স্থাপিত হোৱা এই গীৰ্জাঘৰত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে বৰদিনৰ উৎসৱ পালন কৰি অহাৰ লগতে আমি বৰদিন অতি উলাহ মালহেৰে পালন কৰি আহিছিলো, কিন্তু কথাষাৰ লৈ আমি অতি মিয়মান হৈছো আৰু আমাৰ এইবাৰৰ বৰদিনৰ কাৰ্যসূচী অনুষ্ঠিতীয়াকে পালন কৰিম বুলি আমি আমাৰ কাৰ্যনিৰ্বাহক সমিতিত আমি সিদ্ধান্ত ললো আৰু তেওঁক শ্ৰদ্ধা জনাই আজি এইবাৰৰ যি বিশেষ বৰদিন তাত কোনো ধৰণৰ আলোকসজ্জা নাথাকিব। এটাই মাত্ৰ আমি উদ্দেশ্য ৰাখিছো, আমাৰ ধৰ্মীয় ৰীতি নীতি তাকে সাৰোগত কৰি আজি এই 25 ডিচেম্বৰ পবিত্ৰ এই বৰদিনত আমি এই বৰদিন উৎসৱ পালন কৰিবৰ কাৰণে সকলো প্ৰকাৰ প্ৰচেষ্টা আৰম্ভ কৰিছো।
ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰা নগৰৰ বাপুজী নগৰত থকা একমাত্ৰ গীৰ্জাঘৰটো বৰদিন পালন কৰা হৈছে। তদুপৰি অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধৰ্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালন কৰিছে। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সমজিলাতো খ্ৰীষ্টধৰ্মী লোকসকলে উলহ মালহেৰে বৰদিন উদযাপন কৰিছে। খ্ৰীষ্টমাছ ট্ৰী, বেটাৰী চালিত ছান্তাক্লজ, ৰং বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা অহা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। কোকৰাঝাৰ জিলাত উৎসাহ উদ্দীপনা আৰু ভক্তি সহকাৰে খ্ৰীষ্টধৰ্মী লোকসকলে বৰদিন পালন কৰিছে। মাজনিশা কেৰলৰ ধ্বনিৰে গীৰ্জাসমূহ মুখৰিত হয়। ওদালগুৰি জিলাতো বৰদিন উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ গীৰ্জাঘৰসমূহ সজাই পৰাই তোলা হৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 শোণিতপুৰ জিলাত ৰূপায়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যকেন্দ্ৰিক আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ বিৰমান শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ শোণিতপুৰ জিলাৰ সংবাদদাতা ৰজত ভৰদ্বাজে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। প্ৰয়াত প্ৰধানমন্ত্ৰীৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালি বিজেপিৰ প্ৰতিটো জিলা কাৰ্যালয়ত বন্তি প্ৰজ্বলনেৰে নেতাগৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী তথা সাংসদ সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত দীপোৎসৱ পালন কৰি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক তেৰছ গোৱালা, পৌৰ নিগম আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে কালি এগৰাকী সন্দেহজনক বাংলাদেশী মহিলাক আটক কৰে। বাংলাদেশৰ পৰা দুষ্টচক্ৰই মহিলাগৰাকীৰ জৰিয়তে আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিল্লীত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। সন্দেহজনক মহিলাগৰাকীয়ে দিল্লীৰ পৰাই পলাই আহি কোচবিহাৰৰ গৌৰীপুৰত উপস্থিত হোৱাৰ পাছতে আৰক্ষীয়ে আটক কৰে। গৌৰীপুৰ আৰক্ষীয়ে সমগ্ৰ বিষয়ৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত 9গৰাকীকৈ মহিলাক কামৰ বাবে বাংলাদেশৰ পৰা ভাৰতলৈ অবৈধভাৱে সৰবৰাহ কৰা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপৰ ফাতেমাবাদ চাহ বাগিচা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। চীন, আমেৰিকা, কানাডা আদি দেশৰ পৰা অহা 60জনীয়া এটা বৃহৎ পৰ্যটকৰ দলে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰি আপ্লুত হৈ পৰে। বিদেশী পৰ্যটকৰ দলটো ফাতেমা চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি অভিভূত হৈ পৰে। কিছুদিন পূৰ্বে কানাডাৰ এটা বৃহৎ দলেও ৰাষ্ট্ৰীয় উদ্যানখনৰ লগতে দাঁতিকাষৰী অঞ্চলসমূহ পৰিভ্ৰমণ কৰি গৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। খেৰনীৰ হিংসাত্মক ঘটনাত মৃত্যু হোৱা দুজন লোকৰ পৰিয়াললৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য। প্ৰধানমন্ত্ৰীয়ে অহা 17 জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। আজি পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো উলহ মালহেৰে বৰদিন উদযাপন। আৰু গৌৰীপুৰ আৰক্ষীৰ এগৰাকী সন্দেহজনক বাংলাদেশী মহিলাক আটক। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।